কত গৈছ খাবলৈ?
গুলুবাৰী।
গুলুবাৰী কত?
চাইনিজ হাট।
হা?
চাইনিজ হাট।
চাইনিজ হাট কত আছে এখন?
এই এইখিনি বিবুৰ ওচৰত।
অ, বিবুৰ ওচৰত। এক বছৰ কেনেকুৱা লাগিলে কচোন?
মজা লাগিলে।
কাজিয়া কেইখন হল? কেইখন কাজিয়া হৈছে? কাজিয়া 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 তাইক দে, কাজিয়া কেইখন হল হিচাপ কৰ, হিচাপ কৰ। মই একদম মনেদি ভাবি হিচাপ কৰি পেলাই উলিয়া।
ডাঙৰকে দুখনমান হৈছে,
দুখন ডাঙৰ হৈছে,
আৰু সৰু সুৰাকে হৈছে পাঁচ ছখনমান।
পাঁচ ছখন মান সৰু সুৰা হৈছে, দুখন ডাঙৰ। ঘুচিয়া ঘুচি হৈছে নেকি? তহঁতৰ যদি দুখন ডাঙৰ ঘুচিয়া ঘুচি হৈছে নহয়, সেইটো আশীৰ্বাদ বুলি ধৰি ল। ঘুচিয়া ঘুচি যদি দুখন হৈছে এবছৰত, কি খাইছ?
চাওমিন।
ৰাতি মই তমো গুণত থাকো না, একেবাৰে মই ভগৱান একেবাৰে পগলা হৈ থাকো। মোক ৰাতি মোৰ ওচৰত নাহিবি।
হ'ব, খাবলৈ ভাল। এইখনত চাইনিজ হাটখনত আহিব, খাবলৈ ভাল, আপোনাৰ ঘৰৰ ওচৰতে।
মই হেৰি এইটো কি মণিপুৰী বস্তিৰ পৰা এটা বিৰিয়ানী এটা লৈ আহিলো, কিন্তু তাৰ ওপৰত মেহনতি কৰিব লাগিব। ওপৰত তোৰ পিঁয়াজ চিয়াজ কাটিব লাগিব, অলপ কণী এটা ভাজিব লাগিব, কিবা এটা কৰিব লাগিব। এই তাহাঁতৰ মতে খাব নোৱাৰ। ঐ মাৰুতি এখন কিন তহঁতে, শুন, এখন ইয়াকে পইচা উলিয়াব দে। পঞ্চাশ হাজাৰতে মাৰুতি আৰু সত্তৰ হাজাৰত কেমেৰাটো, এক লাখ পঞ্চাশ হাজাৰৰ ভিতৰত এখন মাৰুতি কিনি পেলাই সেই কবাত থৈ দে, তহঁতে ঘূৰা ঘূৰি কৰিব কাৰণে। ৰাতি ৰাতি মটৰচাইকেলত ঘূৰা ঘূৰি নকৰিবি, এখন মাৰুতি কিনি পেলাই পঞ্চাশ হাজাৰ টকা মাৰুতি কবাত থৈ দে।
তাকে ভাবি আছো,
গাড়ী বৰষুণ আহিলে, আল আহিলে, বাল আহিলে, পঞ্চাশ হাজাৰ টকাতকে খৰচ নকৰিবি। পঞ্চাশ হাজাৰ টকাৰ ভিতৰতে ভাল ইঞ্জিন থকা গাড়ী এখন, মাৰুতি এখন ল, মাৰুতি এ চি থকা। মই অলপ মই এটা থোকা এটা দি দিম যে, দহ বাৰ হাজাৰ টকাৰ থোকা এটা মই দি দিব পাৰো, একো নাই।
হ'ব,
কি চাল গিৰা মুবাৰক তাকো কৈ দে,
ধন্যবাদ।
স্পীকাৰত দি দে, স্পীকাৰত
দিব দিছে ঐ,
চাল গিৰা মুবাৰক। এটা যে এটা গান আছে নহয়, কি গানটো আছিলে, পাহৰিলো ভাল। এইটো নিজে বজাই লবি যা। চালগিৰা মুবাৰক আছে নাই? চালগিৰা মুবাৰক, চালগিৰা মুবাৰক এটা আছে, কি গাইছিলে, কি হেপি এনিভাৰ্চাৰি, এই নহয় এইটো সন্ধ্যা ঠাকুৰ নহয়, এইটো কোনোবা এটা আছিলে, এই অল ছং এটা আছিলে, এইটো কি আছিলে ৰ, এইবিলাক বাল কিবা কিবি আহি থাকে, হেপী বাৰ্থডে নহয়। হব দে, তাতে শুনি লবি যা, থ,
হব,
ফুৰ্তি কৰ,
হব।